এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড়। এতিয়া আঞ্চলিক বাতৰি পঢ়িছো জিন্তি ৰাণী ডেকাই। তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ ডাবিংশতিতম সমাৱৰ্তন সমাৰোহ আজি অনুষ্ঠিত হয়। এই সমাৰোহত জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য তথা বিশ্ববিদ্যালয় মঞ্জুৰী আয়োগৰ অধ্যক্ষ অধ্যাপক এম জগদীশ কুমাৰে মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে। তেওঁৰ সমাৱৰ্তন ভাষণত অধ্যাপক কুমাৰে কয় যে ন্যায়পালিকা আৰু কাৰ্যপালিকাৰ দৰে আমাৰ উচ্চ শিক্ষাৰ প্ৰতিষ্ঠানসমূহো সংবিধানৰ আদৰ্শৰে পৰিচালিত হয়। তেওঁ শিক্ষাৰ্থীসকলক প্ৰত্যাহ্বানসমূহক সুযোগলৈ ৰূপান্তৰিত কৰিবলৈ আহ্বান জনায়। বিশ্বৰ আগশাৰীৰ বুলি বিবেচিত ফৰ্চুন 500 কোম্পানীসমূহৰ মুখ্য কাৰ্যবাহী বিষয়াসকলৰ অধিকাংশই ভাৰতীয় হোৱাৰ উদাহৰণ দি অধ্যাপক কুমাৰে কয় যে দেশক সম্পূৰ্ণকৈ সলনি কৰাৰ ক্ষমতা আমাৰ যুৱ সমাজৰ আছে। তেওঁ উচ্চ শিক্ষাৰ সুবিধা সমাজৰ দুৰ্বলতৰ শ্ৰেণীৰ শিক্ষাৰ্থীয়ে লাভ কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। দীক্ষান্ত সমাৰোহত সভাপতিত্ব কৰি ৰাজ্যপাল তথা বিশ্ববিদ্যালয়খনৰ আচাৰ্য লক্ষ্মণ প্ৰসাদ আচাৰ্যই কয় যে এনে সমাৱৰ্তন সমাৰোহ শিক্ষাৰ্থীসকলক সমাজ আৰু দেশৰ প্ৰতি থকা তেওঁলোকৰ কৰ্তব্যৰ কথা সোঁৱৰাই দিয়াত মুখ্য ভূমিকা পালন কৰে। আজিৰ সমাৱৰ্তনত 131 শিক্ষাৰ্থীক PhD, 739 স্নাতকোত্তৰ, 428 স্নাতক, 14 স্নাতকোত্তৰ ডিপ্লমা আৰু দূৰসংযোগ আৰু অনলাইন মাধ্যমেৰে ডিপ্লমা লাভ কৰা 51 শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান কৰা হয়। আমেৰিকা যুক্তৰাষ্ট্ৰৰ পৰা মটৰ চাইকেলেৰে বিশ্ব ভ্ৰমণলৈ অহাৰ বাটত লামডিঙৰ সমীপত সংঘটিত পথ দুৰ্ঘটনাত নিহত বেৰী থমছন নামৰ মহিলা পৰ্যটকগৰাকীৰ অন্তিম সংস্কাৰ আজি নগাঁও চিকিৎসা মহাবিদ্যালয়ত সম্পন্ন কৰা হয়। আমাৰ নগাঁৱৰ সংবাদদাতাই জনোৱা মতে মাৰ্কিন নাগৰিকগৰাকীৰ মৃতদেহ আন্তঃৰাষ্ট্ৰীয় নিয়ম অনুযায়ী যোৱা এসপ্তাহ ধৰি চিকিৎসালয়খনত সংৰক্ষণ কৰা হৈছিল। নতুন দিল্লীস্থিত মাৰ্কিন দূতাবাসে বেৰীৰ পৰিয়ালৰ সন্মতি সাপেক্ষে মৃতদেহৰ অন্তিম সংস্কাৰ নগাঁৱতে সম্পন্ন কৰাৰ বাবে অনুমতি দিয়ে আৰু সেই অনুসৰি আজি খ্ৰীষ্টীয় ৰীতি নীতি অনুসৰি তেওঁৰ শৱদেহ সমাধিস্থ কৰা হয়। উল্লেখযোগ্য যে কেইবাখনো দেশ মটৰ চাইকেলেৰে ভ্ৰমণ কৰি 8 পূৰ্বে লামডিঙৰ পৰা তেজপুৰ অভিমুখে গৈ থকা অৱস্থাত এখন ট্ৰাকে বেৰীক খুন্দিওৱাৰ ফলত তেওঁৰ মৃত্যু হৈছিল। যোৱা শনিবাৰে কলিয়াবৰ চাহবাগিচাৰ এজন শ্ৰমিক বাঘৰ আক্ৰমণত নিহত হোৱাৰ পাছত বন বিভাগে এই নৰখাদক বাঘটো ধৰাৰ বাবে অভিযান আৰম্ভ কৰিছে। চালনা সংমণ্ডলৰ বনাঞ্চলিক বিষয়াগৰাকীৰ উদ্ধৃতি দি আমাৰ নগাঁৱৰ সংবাদদাতাই জনোৱা মতে বন বিভাগে বনাঞ্চলৰ সমীপত এটা পিঞ্জৰা স্থাপন কৰিছে আৰু বাঘটোৰ গতিবিধি নিৰীক্ষণৰ ব্যৱস্থা কৰিছে। উল্লেখযোগ্য যে যোৱা 10 কলিয়াবৰ চাহবাগিচাৰ 3 শ্ৰমিকক নৰখাদক বাঘটোৱে আক্ৰমণ কৰিছিল। ইয়াৰে এজন শ্ৰমিকৰ চিহ্ন মুণ্ড পাছত উদ্ধাৰ কৰা হৈছিল। লক্ষ্মীৰাম ভূমিজ নামৰ আন এগৰাকী প্ৰাক্তন শ্ৰমিক এতিয়াও নিৰুদ্দেশ হৈ আছে বুলি আমাৰ সংবাদদাতাই জনাইছে। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগে কাইলৈ নিশা 8:02 দৃষ্টিপাতত সংবাদ মাধ্যমৰ প্ৰচাৰ বিমুখ 3 ব্যক্তিৰ সৈতে আলোচনাৰ এটা বিশেষ অনুষ্ঠান প্ৰচাৰ কৰিব। অনুষ্ঠানত দৃষ্টিবাধিতসকলৰ বাবে নিৰলসভাৱে কাম কৰি অহা সংগঠন KRU 365 নামৰ স্বেচ্ছাসেৱী সংগঠনটোৰ প্ৰতিষ্ঠাপক ভৃগু বৰঠাকুৰ, সমাজৰ অৱহেলিত তথা অৰ্থনৈতিকভাৱে দুৰ্বল শ্ৰেণীৰ বাবে কাম কৰি অহা সংগঠন হেল্প এইড ফাউণ্ডেশ্যনৰ অধ্যক্ষ অঞ্জুলিনা দেৱচৌধুৰী আৰু বাটে পথে অৱহেলিত অনাদৃত হৈ ঘূৰি ফুৰা কুকুৰ মেকুৰী প্ৰতিপালন কৰা সংগঠন অভিনৱ প্ৰয়াসৰ অধ্যক্ষ উৰ্মিমালা দাসৰ সৈতে হোৱা কথা বতৰা শুনিবলৈ পাব। অনুষ্ঠানৰ আঁত ধৰিব ৰাজীৱ লোচন বৰঠাকুৰে। অনুষ্ঠান চলি থকা সময়ত আগ্ৰহী শ্ৰোতাই 0361-266-2876 অথবা 266-2325 নম্বৰ দুটাত ফোন কৰি 3 অতিথিৰ সৈতে কথা পাতিব পাৰিব। কৃষিমন্ত্ৰী অতুল বৰাই আজি গোলাঘাট জিলাৰ বোকাহাট সমষ্টিৰ গোলুং টেমেৰা গাঁও পঞ্চায়তত অনুষ্ঠিত এখন সভাত পাৱাৰ টিলাৰ আৰু পানী পাম্প মেচিন প্ৰদান কৰে। প্ৰধানমন্ত্ৰী আদৰ্শ গ্ৰাম্য যোজনা আঁচনিৰ অধীনত ITDPৰ দ্বাৰা 22 আত্মসহায়ক গোট আৰু কৃষক গোটৰ মাজত পাৱাৰ টিলাৰ আৰু পানী পাম্প মেচিন বিতৰণ কৰা হয়। স্বাস্থ্যকৰ জীৱনশৈলীৰ প্ৰচাৰ আৰু গুৰুত্বপূৰ্ণ স্বাস্থ্য সমস্যাৰ বিষয়ে সজাগতা বৃদ্ধিৰ প্ৰচেষ্টাৰে কালি শোণিতপুৰ জিলাৰ বৰচলাত স্বাস্থ্য আৰু পৰিপুষ্টি মেলা 2024 অনুষ্ঠিত হয়। মহিলা আৰু শিশু বিকাশ বিভাগ শোণিতপুৰৰ উদ্যোগত আৰু সংকল্প হাব অসমৰ সহযোগত জিলাখনৰ ডুমডুমাত থকা মিলন সংঘৰ তথা পুথিভঁৰালৰ ৰাজহুৱা ভৱনত এই মেলা অনুষ্ঠিত হয়। এই পৰিপুষ্টি মেলাত স্থানীয়ভাৱে উৎপাদিত সামগ্ৰী, স্বাস্থ্যকৰ খাদ্যৰ বিকল্প আৰু পুষ্টি উন্নত কৰাৰ লক্ষ্যৰে বিভিন্ন বিপণীৰ লগতে পুষ্টি আৰু পৰামৰ্শ কোষ, কিশোৰী সেৱিকা কোষ, প্ৰধানমন্ত্ৰী মাতৃবন্দনা পঞ্জীয়ন কোষ, ৰক্তহীনতাৰ পৰীক্ষা আৰু সজাগতা কোষ আদিও আছে। মেলাত অংশগ্ৰহণকাৰীসকলক পুষ্টিকৰ আহাৰৰ গুৰুত্বৰ বিষয়ে অৱগত কৰা, বহনক্ষম খাদ্যভাসৰ প্ৰচাৰ কৰা আৰু পুষ্টিকৰ খাদ্য গ্ৰহণৰ বিষয়ে সজাগতা বৃদ্ধি কৰাটোৱে এই মেলাৰ মূল উদ্দেশ্য। আমাৰ এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি সন্ধিয়া 6:45 বজাত।